বাতৰিৰ সৈতে মই ডলি দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ছৌদি আৰবৰ মক্কাৰ পৰা মদিনালৈ যোৱা এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত কেইবাগৰাকীও ভাৰতীয় হজযাত্ৰীয়ে প্ৰাণ হেৰুওৱা বুলি আশংকা কৰা হৈছে। উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। হাৰিয়ানাৰ ফৰিদাবাদত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ মাণ্ডলিক পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সংবাদ প্ৰতিষ্ঠানসমূহক গঠনমূলক ভূমিকাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব পালন কৰি ৰাষ্ট্ৰ গঠনৰ অংশীদাৰ হ'বলৈ আহ্বান জনাইছে। বিহাৰত নতুন চৰকাৰ গঠনৰ বাবে বিভিন্ন পক্ষৰ মাজত আলাপ আলোচনা অব্যাহত আছে। বিজেপি আৰু আৰ জে ডি উভয় দলে আজি নিজ নিজ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ সম্ভাৱনা আছে। আৰু ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত কালি অনুষ্ঠিত ভাৰত এ আৰু দক্ষিণ আফ্ৰিকা এ গ্ৰুপৰ মাজৰ খেলখনত ভাৰতে 9 উইকেটত জয়লাভ কৰে। ছৌদি আৰবৰ মক্কাৰ পৰা মদিনালৈ যোৱা এখন যাত্ৰীবাহী বাছ আজি নিচেই পুৱা দুৰ্ঘটনাগ্ৰস্ত হোৱাত কেইবাগৰাকীও ভাৰতীয় হজযাত্ৰীয়ে প্ৰাণ হেৰুওৱা বুলি আশংকা কৰা হৈছে। উল্লেখযোগ্য যে ভাৰতীয় সময় অনুসৰি মাজনিশা প্ৰায় ডেৰ বজাত মুফৰিহাট নামৰ ঠাইত বাছখনে এখন ডিজেল কঢ়িওৱা টেংকাৰত খুন্দা মাৰে। বাছখনত কেইবাগৰাকীও মহিলা তথা শিশু থকাৰ তথ্য পোহৰলৈ আহিছে। উল্লেখযোগ্য যে বাছখন মক্কাৰ পৰা মদিনালৈ উভতি আহি আছিল। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে নিহত সকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ভাৰতীয় নাগৰিককে ধৰি দুৰ্ঘটনাটোত আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰেও ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে ৰিয়াধৰ দূতাবাস তথা জেড্ডাৰ বাণিজ্যিক দূতাবাসে দুৰ্ঘটনাগ্ৰস্ত লোকসকলৰ পৰিয়াল তথা ভাৰতীয় নাগৰিকসকলৰ প্ৰতি সম্ভাৱ্য সকলো সহায় আগবঢ়াইছে। দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে আহত সকলৰো আশু আৰোগ্য কামনা কৰে। জেড্ডাত থকা ভাৰতৰ বাণিজ্যিক ৰাষ্ট্ৰদূতৰ কাৰ্যালয়ৰ তৰফৰ পৰা ইতিমধ্যে কেইটামান হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। এই দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত 24 ঘণ্টাই মুকলি থকা এটা নিয়ন্ত্ৰণ কক্ষও স্থাপন কৰা বুলি দূতাবাসে প্ৰকাশ কৰিছে। হেল্পলাইন নম্বৰকেইটা হৈছে 8002444333, 01226142930, 01266142276 আৰু 05561223001। ছৌদি আৰবত ভাৰতীয় তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱা ঘটনাত তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱানাথ ৰেড্ডীয়েও গভীৰ শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা প্ৰেছ বিজ্ঞপ্তিৰ যোগেৰে সদৰি কৰা অনুসৰি বাছখনৰ কেইবাগৰাকীও যাত্ৰী হায়দৰাবাদৰ আছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাগ্ৰস্ত লোকসকলৰ সবিশেষ উলিয়াবলৈ ৰাজ্যিক মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়ে। ইতিমধ্যে হায়দৰাবাদৰ ৰাজ্যিক সচিবালয়ত এটা নিয়ন্ত্ৰণ কক্ষও স্থাপন কৰা হৈছে। হাৰিয়ানাৰ ফৰিদাবাদত উত্তৰ মাণ্ডলিক পৰিষদ এন জেড চিৰ বৈঠক চলি আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই বৈঠকত অধ্যক্ষতা কৰিছে। হাৰিয়ানা, হিমাচল প্ৰদেশ, পঞ্জাব, ৰাজস্থান, দিল্লী, জম্মু কাশ্মীৰ, লাডাখ আৰু চণ্ডীগড়েৰে উত্তৰ মাণ্ডলিক পৰিষদ গঠিত। ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মা, পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱৎ মান, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়ব সিং সৈনী, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু, জম্মু আৰু কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিনহা, দিল্লীৰ উপৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনা, জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লা, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াই এই বৈঠকত অংশগ্ৰহণ কৰিছে। বৈঠকত দিল্লীৰ লালকিল্লাৰ সমীপত হোৱা বিস্ফোৰণৰ ঘটনাত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে 1 মিনিটৰ মৌন প্ৰাৰ্থনা কৰা হয়। এই বৈঠকত ৰাজ্য চৰকাৰসমূহ জলৰ ভাগ বটোৱাৰা সম্পৰ্কীয় সমস্যা আৰু উন্নয়নমূলক কাম কাজ সন্দৰ্ভত আলোচনা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টীম ভাৰত দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি মাণ্ডলিক পৰিষদসমূহে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। শক্তিশালী ৰাজ্যসমূহে সমন্বয়েৰে শক্তিশালী দেশ গঢ়ি তুলিব পাৰে। এই আদৰ্শ আগত ৰাখি মাণ্ডলিক পৰিষদসমূহে কেন্দ্ৰ অথবা দুখন বা ততোধিক ৰাজ্যক প্ৰভাৱিত কৰিব পৰা বিষয় সন্দৰ্ভত আলোচনাৰ বাবে এটা সংগঠিত প্ৰণালী সৃষ্টি কৰিছে। মাণ্ডলিক পৰিষদসমূহৰ ভূমিকা উপদেষ্টামূলক যদিও বিগত কেইবছৰমানত এই পৰিষদসমূহে বিভিন্ন ক্ষেত্ৰত উমৈহতীয়া বুজাবুজি আৰু সহযোগিতা সৃষ্টি কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান যোগাই আহিছে। বিগত 11 বছৰত বিভিন্ন মাণ্ডলিক পৰিষদ আৰু এইসমূহৰ স্থায়ী সমিতিৰ 63খন বৈঠক আয়োজিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি লালা লাজপত ৰায়ৰ মৃত্যু দিৱস উপলক্ষে তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীশ্বাহে দেশৰ স্বাধীনতা আন্দোলনত স্বাধীনতা সংগ্ৰামীগৰাকীৰ বিপ্লৱী আদৰ্শক সুঁৱৰি কয় যে লালা লাজপত ৰায়ৰ আদৰ্শই দৰিদ্ৰ, কৃষক তথা যুৱচামক শৃংখলিত হবলৈ উৎসাহিত কৰাৰ লগতে সশস্ত্ৰ সংগ্ৰামৰ দিশে উদ্বুদ্ধ কৰিছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সংবাদ প্ৰতিষ্ঠানসমূহক গঠনমূলক ভূমিকাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব পালন কৰি ৰাষ্ট্ৰ গঠনৰ অংশীদাৰ হবলৈ আহান জনাইছে। সাম্প্ৰতিক ডিজিটেল যুগত ভুৱা বাতৰি আৰু ভুল তথ্যৰ প্ৰসাৰ প্ৰতিহত কৰাটো অতিশয় জৰুৰী হৈ পৰা বুলি তেওঁ মত প্ৰকাশ কৰে। হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটিত চলিত বৰ্ষৰ ৰামোজী উৎকৃষ্টতা বঁটা প্ৰদান উপলক্ষে আয়োজিত অনুষ্ঠান উদ্বোধন কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে মূল্যবোধ সম্বলিত সাংবাদিকতাৰ ক্ষেত্ৰত সংবাদ উদ্যোগী প্ৰয়াত ৰামোজী ৰাওৱে গ্ৰহণ কৰা ভূমিকাক ভূয়সী প্ৰশংসা কৰে। তেওঁৰ স্মৰণত উৎকৃষ্টতা বঁটা প্ৰৱৰ্তন কৰা কাৰ্যৰ বাবে তেওঁ ৰামোজী গোটৰো শলাগ লয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডীয়ে ৰামোজী ফিল্ম চিটিক হায়দৰাবাদৰ চতুৰ্থটো আশ্চৰ্য বুলি অভিহিত কৰি ইয়াৰ উৎকৰ্ষতা সাধনৰ বাবে ৰাজ্য চৰকাৰে সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়াব বুলি প্ৰকাশ কৰে। একেদৰে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু, তেলেংগানাৰ ৰাজ্যপাল জিষ্ণু দেৱ বাৰ্মা, প্ৰাক্তন উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ এন ভি ৰামান্নায়ু বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰামোজী ৰাওক ভৱিষ্যৎ প্ৰজন্মৰ অনুপ্ৰেৰণা বুলি অভিহিত কৰি সাংবাদিকতাৰ ক্ষেত্ৰখনৰ প্ৰতি তেওঁ আগবঢ়োৱা সেৱাৰ বিষয়ে বহলাই ব্যাখ্যা কৰে। এই অনুষ্ঠানত পল্লৱী ঘোষ, সাতুপতি প্ৰসন্নশ্ৰী, আকাশ টেণ্ডন, জয়দীপ হাৰ্দিকাৰ, মাধৱীলতা, শ্ৰীকান্ত বোল্লা আৰু আমলা ৰুইয়াক সাংবাদিকতা, কলা সংস্কৃতি, গ্ৰাম্য উন্নয়ন আৰু বিজ্ঞান তথা প্ৰযুক্তিকে ধৰি সমাজৰ ভিন ভিন ক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখনীয় বৰঙণিৰ বাবে চলিত বৰ্ষৰ ৰামোজী উৎকৃষ্টতা বঁটাৰে সন্মানিত কৰা হয়। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী কিষাণ ৰেড্ডি, কে ৰামমোহন নাইডু আৰু বান্দি সঞ্জয়কে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিহাৰত নতুন চৰকাৰ গঠনৰ বাবে বিভিন্ন পক্ষৰ মাজত ব্যস্ততাপূৰ্ণ আলাপ আলোচনা অব্যাহত আছে। এন ডি এৰ সহযোগী দলসমূহে চৰকাৰ গঠনৰ প্ৰয়াসেৰে পাটনা আৰু নতুন দিল্লী উভয়তে সম্প্ৰতি অবিৰতভাৱে বৈঠকত অংশগ্ৰহণ কৰিছে। এনে বৈঠকত এখন নতুন মন্ত্ৰীসভা গঠন আৰু প্ৰস্তাৱিত মন্ত্ৰীসভাখনত অংশীদাৰ দলসমূহৰ প্ৰতিনিধিত্বকে ধৰি ভিন ভিন বিষয়ক লৈ আলোচনা কৰা হৈছে। উল্লেখযোগ্য যে জনতা দল ইউনাইটেডৰ নেতা নিৰ্বাচনৰ বাবে পাটনাত আজি দলটোৰ এখন বৈঠকৰ আয়োজন কৰা হৈছে। শেহতীয়া নিৰ্বাচনত জয়লাভ কৰা দলটোৰ 85গৰাকী বিধায়কৰ মাজৰ পৰা নীতিশ কুমাৰকে জে ডি ইউৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচন কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে। একেদৰে বিজেপিয়েও আজি তেওঁলোকৰ বিধায়িনী দলৰ নেতাগৰাকী নিৰ্বাচন কৰাৰ সম্ভাৱনা আছে। তদুপৰি এন ডি এৰ সকলো সহযোগী দলৰ বিধায়কসকলৰ এখন বৈঠক আজি অনুষ্ঠিত হ'ব পাৰে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কেন্দ্ৰীয় মন্ত্ৰী তথা লোক জনশক্তি পাৰ্টী ৰামবিলাসৰ সভাপতি চিৰাগ পাছোৱান, হিন্দুস্তানী আৱাম মৰ্চাৰ সভাপতি সন্তোষ সুমন তথা এন ডি এৰ কেইবাগৰাকীও নেতাই জনতা দল ইউনাইটেডৰ সভাপতি তথা মুখ্যমন্ত্ৰী নীতিশ কুমাৰক কালি পাটনাত সাক্ষাৎ কৰে। এই বৈঠকত চৰকাৰ গঠন সন্দৰ্ভত অনানুষ্ঠানিক আলোচনা কৰা হয়। জে ডি ইউৰ কাৰ্যকৰী সভাপতি সঞ্জয় ঝা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙেও জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ইতিপূৰ্বে নতুন দিল্লীত সাক্ষাৎ কৰে। ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত কালি অনুষ্ঠিত ভাৰত এ আৰু দক্ষিণ আফ্ৰিকা এ গ্ৰুপৰ মাজৰ খেলখনত ভাৰতে 9 উইকেটত জয়লাভ কৰে। উভয় পক্ষৰ মাজত অনুষ্ঠিত দ্বিতীয়খন অনানুষ্ঠানিক এদিনীয়া খেলত 133টা বল বাকী থকা অৱস্থাতে ভাৰতৰ দলটোৱে বিজয় সাব্যস্ত কৰে। ইয়াৰ পূৰ্বে টছত জিকি দক্ষিণ আফ্ৰিকা এ দলে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰতৰ দ্ৰুতবেগী বলাৰ হৰ্ষিত ৰাণা আৰু বাওহতীয়া স্পিনাৰ নিশান্ত সিন্ধুৰ অনবদ্য প্ৰদৰ্শনেৰে আলহী দলটোৱে 20 অভাৰ আৰু 3টা বলত 132 ৰানতে ইনিংছ সামৰিবলগীয়া হয়। প্ৰত্যুত্তৰত ঋতুৰাজ গাইকোৱাৰৰ অপৰাজিত অৰ্ধশতকৰ সহায়ত ভাৰত 27 অভাৰ আৰু 5টা বলত 1 উইকেটৰ বিনিময়ত বিজয়ৰ লক্ষ্যত উপনীত হয়। জম্মু আৰু কাশ্মীৰত শেহতীয়াকৈ সন্ত্ৰাসবাদী কাৰ্যকলাপ উল্লেখনীয়ভাৱে হ্ৰাস পাইছে বুলি সেনাবাহিনীৰ মুৰববী জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি চাণক্য প্ৰতিৰক্ষা বৈঠকৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি জেনেৰেল দ্বিবেদীয়ে কয় যে চলিত বছৰটোত বৰ্তমানলৈ প্ৰতিৰক্ষা বাহিনীৰ হাতত প্ৰায় 31গৰাকী সন্ত্ৰাসবাদী নিহত হৈছে আৰু ইয়াৰে 61% আছিল পাকিস্তানী সন্ত্ৰাসবাদী। চৌদি আৰবৰ মক্কাৰ পৰা মদিনালৈ যোৱা এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত কেইবাগৰাকীও ভাৰতীয় হজযাত্ৰীয়ে প্ৰাণ হেৰুওৱা বুলি আশংকা কৰা হৈছে। হাৰিয়ানাৰ ফৰিদাবাদত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ মাণ্ডলিক পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সংবাদ প্ৰতিষ্ঠানসমূহক গঠনমূলক ভূমিকাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব পালন কৰি ৰাষ্ট্ৰ গঠনৰ অংশীদাৰ হবলৈ আহান জনাইছে। আৰু বিহাৰত নতুন চৰকাৰ গঠনৰ বাবে বিভিন্ন পক্ষৰ মাজত আলাপ আলোচনা অব্যাহত আছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 3 বজাত শুনিবলৈ পাব।